وَإِذَا طَلَّقْتُمُ النِّسَاءَ فَبَلَغْنَ أَجَلَهُنَّ فَأَمْسِكُوهُنَّ بِمَعْرُوفٍ أَوْ سَرِّحُوهُنَّ بِمَعْرُوفٍ وَلَا تُمْسِكُوهُنَّ ضِرَارًا لِتَعْتَدُوا وَمَنْ يَفْعَلْ ذَلِكَ فَقَدْ ظَلَمَ نَفْسَهُ وَلَا تَتَّخِذُوا آيَاتِ اللَّهِ هُزُوًا وَاذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ وَمَا أَنْزَلَ عَلَيْكُمْ مِنَ الْكِتَابِ وَالْحِكْمَةِ يَعِظُكُمْ بِهِ وَاتَّقُوا اللَّهَ وَاعْلَمُوا أَنَّ اللَّهَ بِكُلِّ شَيْءٍ عَلِيمٌ
আৰু যেতিয়া তোমালোকে স্ত্ৰীক তালাক দিবা আৰু ইয়াৰ পিছত যেতিয়া সিহঁত ইদ্দত সম্পূৰ্ণ কৰাৰ নিকটৱৰ্তী হ'ব তেতিয়া তোমালোকে হ'লে বিধি অনুযায়ী সিহঁতক ৰাখি দিবা নাইবা বিধিমতে সিহঁতক এৰি দিবা সিহঁতক ক্ষতি সাধন কৰিবলৈ সীমা লংঘনৰ উদ্দেশ্যে সিহঁতক আটক কৰি নাৰাখিবা যিয়ে এনেকুৱা কৰে সি নিজৰ ওপৰতে অন্যায় কৰে আৰু তোমালোকে আল্লাহৰ বিধি বিধানক ঠাট্টা বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ নকৰিবা আৰু তোমালোকে আল্লাহৰ নিয়ামতসমূহক স্মৰণ কৰা যিবোৰ তেওঁ তোমালোকক দান কৰিছে লগতে তেওঁ তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছে কিতাপ আৰু হিকমত যাৰ দ্বাৰা তেওঁ তোমালোকক উপদেশ দিয়ে এতেকে তোমালোকে আল্লাহৰ তাকোৱা অৱলম্বন কৰা আৰু জানি চোৱা নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সুপৰিজ্ঞাত।